Good morning. Itu Akashvani Kohima. Pujur laga khobor puri ase im kunglongla. Russian President Vladimir Putin ba Nai Delhi te pungjikina 23rd India Russia Annual Summit karone India re haise. Prime Minister Narendra Modi ba Putin President Putin logodi airport e jakali sam receive korise. Ekta social media post e Prime Minister Modi ba koise tai ba President Putin tai laga sathi logodi India re swagat koribole bishi khushi hoise. শ্রী মোদীবার কৈছে কি তেওঁলোকে বাতচিত কৰিবলৈ ইচ্ছা আছে আৰু ইণ্ডিয়া ৰাছিয়া দোস্তিৰ সব সময়ৰে তাকত কৰি দি কিনা মানুহখন লগতে বেছি লাভ দি আছে প্ৰেচিডেণ্ট পুটিন লগতে এটা চেৰিমনিয়েল ৰিচেপশ্যনটো ৰাষ্ট্ৰপতি ভৱনতে আজি ৰাখিবলৈ আছে মফিচল আহিয়া ডিগনেটাৰী আৰু প্ৰাইম মিনিষ্টাৰ মোদীবাৰ পাইলেটেল জৰে পঢ়াই থাকি আদি চাব আৰু সব লগা ইচ্ছা কাৰণে ৰিজনেল আৰু গ্লোবেল ইছ্যুজ কান্দি ভাৱনা ভাগ কৰিবলৈ আছে চৰ্চা কৰিয়া পাছতে কিছুমান এগ্ৰিমেণ্টছ কান্দি ব্যাপাৰ ইকনমি হেল্থ কেয়াৰ ইকনমিক্স কালচাৰ আৰু মিডিয়াৰ লগত জৰিয়া দিবি চহী কৰিবলৈ আছে লোনিকা কে আচমিৰ লগতে মিছ নাগালেণ্ড 2025 হিচাপে এটা শানদাৰ চেৰেমনিটো জাকালি আৰ চি ই এম পি এ জটসমাদি ক্ৰাউন কৰিছে যোনটো বিউটি এণ্ড এষ্টেটিক ছচাইটি অব নাগালেণ্ড পৰা জয়কা কৰিছে কুমাৰী আচমিৰ পৰা মিছ মাল্টিমিডিয়া চাব টাইটল বি পাইছে আৰু প্ৰেষ্টিজিয়াছ ষ্টেট লগা কাৰণে টাইটল চুটিয়া 16 কণ্টেষ্টেণ্ট মাজতে জিতিছে পেণ্ডাঙিলা লংশিয়াৰ লগতে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ আৰু ক্ৰিষ্টিয়ানা এইচ ই এফটোৰ লগতে ছেকেণ্ড ৰাণাৰ আপটো দিছে কুমাৰী আচমিৰ পৰা তাই লগা জিতি কাৰিব আৰু দুখী খান লগতে ডিফাৰেণ্টলি এবিলড খান নাগা সমাজটি বেছিভাগ পাইজানা কৰি যোন লগতে একে সুবিধা দিবলৈ দৰকাৰ আছে বুলি জনাইছে
Given a chance, I would advocate for differently abled and uplift the underprivileged because I believe everyone deserves the same opportunity. And tonight I stand here to advocate, to be the voice for them. We can build a society where everyone feels
আগতে অডিয়েঞ্চ লগতে কথা কৰি এডিশ্যনেল ডাইৰেক্টৰ ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন ডক্টৰ এন নিশিকা নিখাবৰা কৈছে মিছ নাগালেণ্ডটো খালী বিউটি পেচেণ্ট এগলা নহয় কিন্তু বদলাব দিয়া প্লেটফৰ্ম এটা আছে তাৰ পৰা কৈছে ইভেণ্ট বা জৱান মহিলা খান লগতে লিডাৰ্ছ এণ্টৰপ্ৰেনৰ্ছ এডুকেটৰ্ছ সমাজ বদলাব কৰি দিয়া খান আৰু ষ্টেট লগা গ্লোবেল এম্বেচাডৰ্ছ সবলৈ বনাই দিয়া আছে ইউনিটি মিনি হৰ্ণবিল ফেষ্টিভেল 2025টো যোৱাকালি ডেপুটি কমিশনাৰ্ছ অফিচ কমপ্লেক্স পেৰেণ্টে খোলাই দিছে ইভেণ্টটি কথা কৰি প্লানিং এডভাইজাৰ টু নৰ্থ ইষ্টাৰ্ণ কাউন্সিল সোম কামিৰ পৰা মিল মিলাপ কাৰণে দৰকাৰ জনাকেনে ইটো পঢ়া ইটোৰ পৰা কালচাৰেল ছচিয়েল আৰু জামিন লগা শাক বাজাই ৰাখিবলৈ দৰকাৰ আৰু চব জেগা আঁকি পঢ়াই দিবলৈ আছে কৈছে তাৰ পৰা কৈছে কমিউনিটিৰ মাজেদি মিল মিলাপটো চব মাজেদি বুজা বুজি ইজাত কৰিয়া আৰু এক দোচৰা শাক দি মান ৰাখি কেনে বনাই দিবলৈ কৈছে একে সময়তে এন জেড পি অ' প্ৰেচিডেণ্ট জান্দি ডমদা যোনটো চিফ হোষ্ট থাকিছে তাইৰ পৰা নাগালেণ্ডে ফেচলা বনাই দিয়াটো ট্ৰাইবেল হোষ্ট কান্দি দৰকাৰ ৰাখি আছে আৰু ইটো বডিজ লগতে মানুহখন বা ছাত্ৰী বুলি অনুৰোধ কৰিছে তাইৰ পৰা ভিলেজ অথৰিটিজ লগতে নিজৰ জামিন বাচাই ৰাখি বুলি কৈছে আৰু মিল মিলাপ ৰাখি কেনে উন্নতি ৰাখি বুলি কৈছে ফেষ্টিভেল দি আলগ আলগ কালচাৰেল পাৰফৰ্মেঞ্চ ইণ্ডিজিনিয়াছ গেমছ এক্সিবিশ্যন ষ্টলছ আৰু ইয়াৰ গান শ্বুটিং আৰু ফ্লৰ কালচাৰ কম্পিটিশ্যন খন ৰাখিছে এতিয়া জাৰি থকা 26 হৰ্ণবিল ফেষ্টিভেল 2025 নাগা হেৰিটেজ ভিলেজ কিছামাদি নাগালেণ্ড লগা ধুন ট্ৰেডিশ্যনছ দেখাই ৰাখি আছে এটা স্পেচিয়েল ইণ্ডিজিনিয়াছ গেমছ কম্পিটিশ্যনটো যাকালি ৰাখি কেনে প্লয়িং অফ হৰ্ণটো চুমি মৰং দি চব জেনেৰেশ্যনছ কাৰণে ৰাখিছে ইভেণ্টটো ট্ৰাইবেল ভিজন পৰা জয়কা কৰিছে আৰু ডিপাৰ্টমেণ্ট অফ ইউথ ৰিচোৰ্চেছ আৰু স্পৰ্টছ পৰা স্পনচৰ কৰিছে 76 মানুহ লভিপৰা ভেনিউ চাকিচাং জাতিটো চবচে অল্ডেষ্ট হৈ কেনে 91 পইণ্টছ লগতে জিতিছে ইটোৰ পাছতে আংগামী জাতি বিশিষ্ট ৱেপ্ৰ 90 পইণ্টছ হাফ লগত জিতিছে আৰু ইয়াংগেষ্ট ভাগ লোৱা 13 চাল কেটৱা পচিং হাইকাম জিলিয়াং জাতিৰ পৰা 71 পইণ্টছ লগতে তিচৰা জেগা দি পাইছে উইনাৰ্ছ লগতে 5,000 3,000 আৰু 2,000 টকা নকদ ইনাম লগতে চাৰ্টিফিকেটছ খন দিছে আৰু নাগালেণ্ড বাস্কেটবল এছ'চিয়েশ্যন বা ছিনিয়ৰ মেন্ছ টীম কাৰণে ট্ৰায়েলছটো আহিয়া দিওপাৰ ডিচেম্বৰ 8 তাৰিখ শাম 2 বাজি দি ৰাখিবলৈ আছে ট্ৰায়েলছটো ডানবস্কো বাস্কেটবল কৰ্ট কহিমা দি ৰাখিবলৈ আছে মতা এথলেটছ খান নাগালেণ্ড বা থিক স্পৰ্টছ গিয়াৰ আৰু ভেলিড আই ডি প্ৰুফ লগতে যোগ ল'বলৈ মাতিছে ছেলেক্টেড খিলাৰীয়া খান বা 75th ছিনিয়ৰ নেশ্যনেল বাস্কেটবল চেম্পিয়নশ্বিপটি ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব যোনটো চেন্নাই দি জানুৱাৰী 4 পৰা 11 2020 26 tak rakhibole ase aru etu logot aji phujo laga khobor iman disease kori ase huni thakibi sham shatpadi 10 minute ti nagamis khobor ani dibole ase.